এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান সদস্য মহিয়ানৰ লগতে সাহিত্যচৰ্য সন্মান আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। গুৱাহাটীৰ লক্ষ্মীনাম বৰুৱা সদনত আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাই সাহিত্যিক তথা অধ্যাপক থানেশ্বৰ শৰ্মা আৰু অধ্যাপক মহেশ্বৰ হাজৰিকাক সদস্য মহিয়ান সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সাহিত্যিক আনন্দ বৰমুদৈ, অধ্যাপক ইদ্ৰিছ আলী, অধ্যাপিকা কৰবী ডেকা হাজৰিকা আৰু অধ্যাপক ভীমকান্ত বৰুৱাক সাহিত্যচৰ্য সন্মান প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে বিশিষ্ট কবি আনিচ উজ্জামানক অসম সাহিত্য সভাৰ জাতীয় কবি সন্মান প্ৰদান কৰা হয়। কামৰূপ মহানগৰ জিলাৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ পৰা কাইলৈ অৱসৰ গ্ৰহণ কৰিবলগীয়া প্ৰধান শিক্ষক, বিষয় শিক্ষক, সহকাৰী শিক্ষক তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে ধৰি মুঠ 19গৰাকীক আজি পেঞ্চন সম্বন্ধীয় প্ৰয়োজনীয় নথি পত্ৰসমূহ প্ৰদান কৰা হয়। গুৱাহাটীৰ পাণবজাৰত আয়োজিত অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে অৱসৰ ল'বলগীয়া আটাইকেইগৰাকী শিক্ষক কৰ্মচাৰীক এই নথি পত্ৰসমূহ প্ৰদান কৰে। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতা উপস্থিত থাকে। সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় শ্বহীদ দিৱস উপলক্ষে জনতা ভৱনত আয়োজিত কাৰ্যসূচীত ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ লগতে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবসহ শীৰ্ষ আমোলা উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছেও গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাষ্ট্ৰীয় শ্বহীদ দিৱস পালন কৰে। এন এছ ইউ আৰ সহযোগত আয়োজিত এই কাৰ্যসূচীত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা, জ্যেষ্ঠ নেতা ৰিপুণ বৰা, মীৰা বৰঠাকুৰ আৰু বিধায়ক নন্দিতা দাস উপস্থিত থাকে। ৰাজ্যৰ আন আন প্ৰান্ততো বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্বহীদ দিৱস পালন কৰা হয়। এই সন্দৰ্ভত আমাৰ সহযোগী সুস্মিতা কলিতাই এইদৰে কয়।
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাৰে স্মৰণ কৰি ৰাষ্ট্ৰীয় শ্বহীদ দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাজ্যখনৰ বিভিন্ন স্থানত মহাত্মা গান্ধীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ উদ্যোগত আজি দিছপুৰৰ জনতা ভৱনৰ চৌহদত শ্বহীদ দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে জাতিৰ পিতাৰ শ্বহীদ বেদীত পুষ্পমাল্য তৰ্পণ আৰু মৌন প্ৰাৰ্থনা জনোৱা হয়।
বজালী জিলাৰ পাঠশালাত কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই অধিৱেশনক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে উৎসাহ উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। অধিৱেশনৰ আদৰণি সমিতিয়ে সাহিত্য সভাৰ এই অধিৱেশনৰ অংশ হিচাপে বজালী শীৰ্ষক এটি গীত মুকলি কৰা হৈছে। ডঃ বিনীতা বৰা দেৱচৌধুৰীৰ কথা আৰু অৰূপজ্যোতি বৰুৱাৰ সুৰ আৰু সংগীত পৰিচালনাৰে এই গীতটিয়ে বজালীৰ সংস্কৃতি, ইতিহাস আৰু ঐতিহ্যক বহুমাত্ৰিক ৰূপত তুলি ধৰিছে। কাইলৈ পুৱা 8:30 বজাত নামঘৰৰ দুৱাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব। বামাখাতা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দুৱাৰ মুকলি কৰিব আৰু নাজিৰাৰ সমাজকৰ্মী যতীন লাহনে বন্তি প্ৰজ্বলন কৰিব। পুৱা 9 বজাত পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰিব। সাহিত্য সভাৰ অধিৱেশনৰ বাবে নাট্যনগৰী পাঠশালাৰ জনসাধাৰণৰ মাজত উলহ মালহৰ পৰিৱেশৰ সৃষ্টি হৈছে। সাহিত্য অনুৰাগী তথা অন্যান্য অতিথিসকলক আদৰাৰ বাবে পাঠশালাবাসী সাজু হৈছে। এই অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত বৰসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হ'ব। 2খন বাহনত প্ৰতীকী ৰূপত বজালীৰ ঐতিহাসিক ডুবী দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা সংস্কৃতি আটকধুনীয়া ৰূপত তুলি ধৰা হ'ব। এই ব্যতিক্ৰমী সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে শিল্পীসকল অহৰহ ব্যস্ত হৈ আছে। একেদৰে এইবাৰৰ অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলাৰ দিহা কৰা হৈছে। বজালীৰ উৎপাদিত সামগ্ৰী, খাদ্য সম্ভাৰেৰে বজালী হাটৰো ব্যৱস্থা কৰা হৈছে। অধিৱেশনথলীত 77 বৰ্গফুটৰ বৃহৎ জাপি সাজি উলিওৱা হৈছে। এই জাপিটো চোৱাৰ বাবে ইতিমধ্যে অধিৱেশনথলীলৈ অগণন লোকৰ সমাগম হৈছে। এই অধিৱেশনত সাহিত্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ 100তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাহিত্য সভালৈ গৈ গ্ৰন্থ ক্ৰয় কৰাৰ বাবে মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী বিষয়াসকলক ইতিপূৰ্বে আহ্বান জনাইছে। উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত উচুৰ জৰিয়তে অসমে প্ৰথমটো পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। উচু খেলুৱৈ সন্মা ব্ৰহ্মই অসমক ৰূপৰ পদক উপহাৰ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।